এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰি কৈছো অংকুৰজ্যোতি শৰ্মাই। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, অহা বছৰৰ ভিতৰত ৰাজ্যৰ চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যা 18লৈ বৃদ্ধি পাব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ। মৰিগাঁৱত আজি ৰাজ্যিক মন্ত্ৰীসভাৰ বৈঠক। সাংস্কৃতিক মন্ত্ৰী বিমল বৰাৰ ডুবাইত এডভান্টেজ আছাম বিনিয়োগ তথা আন্তঃগাঁথনি সন্মিলনৰ দ্বিতীয় সংস্কৰণৰ প্ৰচাৰ। জাগীৰোডৰ জোনবিলৰ পাৰত আজিৰে পৰা গোভা দেওৰাজাৰ ঐতিহাসিক জোনবিল মেলা। আৰু ভাৰতৰ পুৰুষ আৰু মহিলা উভয় দলৰ খো খো বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ। এতিয়া শুনক বিতং বাতৰি। ৰাজ্যত অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহৰ উন্নয়ন সম্পৰ্কে বহুদিনৰ পৰা চিন্তা চৰ্চা অব্যাহত আছে। ৰাজ্য চৰকাৰে ইংৰাজী মাধ্যমৰ বিদ্যালয়সমূহৰ লগত প্ৰতিযোগিতা কৰিব পৰাকৈ নতুন ভৱন, নতুন আন্তঃগাঁথনি, স্মাৰ্ট ক্লাছ আদিৰে অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহক সুসজ্জিত কৰাৰ প্ৰয়াস কৰিছে। এনে প্ৰয়াসৰ প্ৰথম ফল বেজেৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত দেখিবলৈ পোৱা গৈছে। কামৰূপ জিলাৰ বেজেৰা আদৰ্শ বিদ্যালয়ৰ নৱনিৰ্মিত ভৱন উদ্বোধন কৰি কালি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে চলিত বৰ্ষত এনে আৰু 499খন বিদ্যালয় মুকলি কৰা হ'ব। তেওঁ কয় যে ৰাজ্য চৰকাৰে বিশ্বমানৰ সা সুবিধাৰ সৈতে প্ৰতিখন বিদ্যালয়ৰ উন্নয়নৰ বাবে 8 কোটি টকা বিনিয়োগ কৰি স্কুলীয়া আন্তঃগাঁথনিৰ ক্ষেত্ৰত বিপ্লৱৰ সূচনা কৰিছে। অসমৰ স্কুলীয়া শিক্ষাৰ বাবে এয়া ঐতিহাসিক বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰে দুখীয়া আৰু মধ্যবিত্ত পৰিয়ালৰ শিশুসকলৰ প্ৰকৃত সবলীকৰণৰ উদ্দেশ্যে পৰৱৰ্তী 5 বছৰত এনে 5000খন বিদ্যালয় নিৰ্মাণৰ লক্ষ্য স্থিৰ কৰিছে। তেওঁ কয় যে ইয়াৰ ফলত শিশুসকলে চৰকাৰী বিদ্যালয়তে উত্তম শিক্ষা লাভ কৰিবলৈ সমৰ্থ হ'ব। তেওঁ লগতে অহা বছৰৰ ভিতৰত ৰাজ্যৰ চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যা 18লৈ বৃদ্ধি পাব বুলি প্ৰকাশ কৰে। নাৰেঙ্গী কুৰুৱাৰ দলং শীঘ্ৰে শুভাৰম্ভ কৰা হ'ব বুলি ডঃ শৰ্মাই উল্লেখ কৰি ব্ৰহ্মপুত্ৰৰ ওপৰত প্ৰতিখন জিলাত কমেও 1খনকৈ দলং আৰু প্ৰতিখন জিলাত 1খনকৈ চিকিৎসা মহাবিদ্যালয় স্থাপন কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। মৰিগাঁৱত আজি ৰাজ্যিক মন্ত্ৰীসভাৰ বৈঠক অনুষ্ঠিত হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত পুৱা 10:30 বজাৰ পৰা জিলা আয়ুক্তৰ কাৰ্যালয়ত এই বৈঠক অনুষ্ঠিত হ'ব। এই বৈঠকৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। বৈঠকত মৰিগাঁও জিলাৰ সামগ্ৰী উন্নয়নৰ বাবে ভালেমান আঁচনি আৰু প্ৰকল্প গ্ৰহণ কৰা হ'ব। জিলাখনৰ 100বছৰীয়া বিদ্যালয়, প্ৰাদেশিককৃত মহাবিদ্যালয় আৰু কেইবাখনো সত্ৰলৈ আজি বিত্তীয় অনুদান আগবঢ়োৱাৰ সম্ভাৱনা আছে। বৈঠকৰ পাছত মুখ্যমন্ত্ৰী ডঃ শৰ্মাৰ নেতৃত্বত মন্ত্ৰীসভাৰ সদস্যসকলে জাগীৰত ছেমি কণ্ডাক্টৰ প্ৰকল্প পৰিদৰ্শন কৰিব। সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই কালি দুবাৰ এটা ৰোড শ্বোত এডভান্টেজ আছাম বিনিয়োগ তথা আন্তঃগাঁথনি সন্মিলনৰ দ্বিতীয় সংস্কৰণৰ প্ৰচাৰ চলায়। সম্ভাৱ্য বিনিয়োগকাৰীসকলক উৎসাহিত কৰিবলৈ এই ৰোড শ্বোত অসমৰ অৰ্থনৈতিক উন্নয়ন আৰু বিনিয়োগ সম্ভাৱনাসমূহ প্ৰদৰ্শন কৰা হয়। এই সন্মিলনলৈ আমন্ত্ৰণ জনাই মন্ত্ৰীগৰাকীয়ে এইদৰে কয়।
As well as Jhumur is also a very ornamental cultural beauty of Assam. So I definitely eagerly waiting to see in Assam on 24, 25th and 26th also. I cordially again invite each of one of you to be part of Advantage Assam 2.0 to explore the possibilities offered by the state. I assured every potential investors and visitors that the government of Assam is committed to providing unparalleled support and
ইয়াৰ পূৰ্বে মন্ত্ৰীগৰাকীয়ে ডুবাইৰ হিলটন হোটেলত আয়োজিত এখন বিনিয়োগকাৰী বৈঠকতো মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে অসমে পৰম্পৰাগত উদ্যোগৰ পৰা অত্যাধুনিক প্ৰযুক্তিগত সা সুবিধালৈকে বিভিন্ন উদ্যোগ আৰু উদ্ভাৱন খণ্ডত বিনিয়োগ কৰাৰ বাবে অনন্য সুযোগ আগবঢ়াইছে। তেওঁ লগতে আন্তঃগাঁথনি উন্নয়নমূলক প্ৰকল্পসমূহতো বিনিয়োগকাৰীসকলে বিনিয়োগৰ লাভজনক সুযোগ গ্ৰহণ কৰিব পাৰে বুলি উল্লেখ কৰে। 7খন ৰাষ্ট্ৰীয় উদ্যান, ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতিপ্ৰাপ্ত 3টা স্থানসহ অসমৰ প্ৰাকৃতিক ঐতিহ্যৰ বিষয়ে উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে সুগন্ধিৰ বাবে জনাজাত অগৰুৰ 97% অসমতে পোৱা যায়। ইপিনে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি সামাজিক মাধ্যম এক্সযোগে এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণত আন্তঃগাঁথনি উন্নয়ন, ইলেক্ট্ৰনিক্স আৰু ছেমি কণ্ডাক্টৰ, মহাকাশ আৰু প্ৰতিৰক্ষা নিৰ্মাণ, নবীকৰণযোগ্য শক্তি আৰু হাইড্ৰ'কাৰ্বন, পৰ্যটন, সুগন্ধি, পৰিবহণ, খাদ্য আৰু শীতল পানীয় খণ্ডত বিশেষ গুৰুত্ব আৰোপ কৰা হ'ব বুলি প্ৰকাশ কৰে। গুৱাহাটীত অহা মাহত হ'বলগীয়া এই সন্মিলনে বিভিন্ন খণ্ডৰ পক্ষসমূহক ঐক্যবদ্ধ কৰিব বুলি উল্লেখ কৰি ডঃ শৰ্মাই কয় যে অনাগত সময়ত ৰাজ্যৰ জনসাধাৰণক অধিক চৰকাৰী চাকৰি আৰু উদ্যমশীলতা বিষয়ক সাহায্য প্ৰদান কৰা হ'ব। এডভান্টেজ আছাম সন্মিলনে ৰাজ্যখনলৈ বিনিয়োগ আকৰ্ষিত কৰিব বুলিও মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। জাগীৰোডৰ জোনবিলৰ পাৰত আজিৰে পৰা 3দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে গোভা দেওৰাজাৰ পৰম্পৰাগত ঐতিহাসিক জোনবিল মেলা অনুষ্ঠিত হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি জোনবিল মেলাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব। এই মেলাত মধ্য অসমৰ 22গৰাকী তিৱা ৰজাক ৰাজভাট্টা প্ৰদান কৰা হ'ব। গোভা দেউৰাজাৰ অৰম্বিলত সমূহীয়া মাছ ধৰা পৰ্ব আৰু ৰজাৰ বিষয়বৰ্গই প্ৰতীকী ৰূপত কৰ সংগ্ৰহৰ পাছতেই তিনিদিনীয়া এই মেলাৰ সামৰণি পৰিব। বিভিন্ন জাতি জনগোষ্ঠীয় লোকৰ সমন্বয়ৰ ভূমি জোনবিলৰ পাৰত অনুষ্ঠিত এই মেলাত পাহাৰ ভৈয়ামৰ সম্প্ৰীতি নিদৰ্শন দেখিবলৈ পোৱা যায়। গোভা দেউৰাজাৰ বিবাহ অনুষ্ঠানৰ ইতিহাস জড়িত এই মেলাত পাৰম্পৰিকভাৱে বিনিময় প্ৰথাৰ হাত অনুষ্ঠিত হৈ আহিছে। অসমৰ পাৰ্বত্য জিলাকেইখনৰ লগতে চুবুৰীয়া মেঘালয়ৰো শতাধিক গাঁৱৰ ৰাইজে প্ৰতিবছৰে এই মেলাত স্থানীয়ভাৱে উৎপাদিত কৃষিজাত সামগ্ৰীৰ বিনিময় কৰে। অসমৰ লোক সংস্কৃতিৰ অনন্য উপাদান এই মেলাত সমূহীয়া মাছ ধৰা পৰ্বৰ লগতে পাৰম্পৰিক খেল ধেমালি আৰু বিভিন্ন নৃত্য গীতৰ কাৰ্যসূচী তথা সুস্বাদু খাদ্যৰ মেলা অনুষ্ঠিত হ'ব। ইতিমধ্যে এই মেলাৰ প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে বুলি উদ্যোক্তাসকলে প্ৰকাশ কৰিছে। জাগিৰোডৰ জোনবিল মেলাৰ অধিক বাতৰিৰ সৈতে এয়া আমাৰ মৰিগাঁৱৰ সংবাদদাতা ডালিম ফুকন।
আজিৰ পৰা ঐতিহাসিক পাহাৰ ভৈয়ামৰ সম্প্ৰীতিৰ হাত জোনবিল মেলা আৰম্ভ হৈছে। পৰম্পৰা অনুসৰি আজি পুৱা 6 বজাত চাৰি ভাই দেউশাল মন্দিৰত তাত পৰম্পৰাগতভাৱে পূজা অৰ্চনাৰে জোনবিল মেলা আৰম্ভ হয়। ইতিমধ্যে জোনবিল মেলাথলীলৈ পাহাৰৰ পৰা বিশেষকৈ মেঘালয়ৰ জয়ন্তীয়া ৰাজ্য আৰু খৈৰাম এই দুখন ৰাজ্যৰ পৰা জনজাতীয় মামা মামীসকল আহি কালি নিশাৰ পৰাই উপস্থিত হৈছেহি। আৰু ভৈয়ামৰ যিকেইখন ৰাজ্য আছিল চহৰী নেলি খলা গুভা ডিমৰীয়া ইয়াৰ যিসকল জনজাতীয় অজনজাতীয় লোকসকলো ইতিমধ্যে মেলাস্থলীলৈ ৰাওনা হৈছে। পুৱা 9 বজাত গুভা ৰজা দীপ সিং দেউৰজাই জোনবিল মেলাৰ পতাকা উত্তোলন কৰিব। এই ৰাজদৰবাৰতে আনুষ্ঠানিকভাৱে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিসকল ৰজা আছিল তেখেতসকলৰ নাতিসকলৰ মাজত অসম চৰকাৰৰ ভৈয়াম জনজাতি উন্নয়ন বিভাগৰ দ্বাৰা ৰাজভাট্টাসমূহ প্ৰদান কৰিব।
ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই 15 জানুৱাৰীত হ'বলগীয়া UGC নেট ডিচেম্বৰ 2024 বাতিল হোৱা পৰীক্ষাৰ নতুন সময়সূচী ঘোষণা কৰিছে। এটা বিবৃতিযোগে সংস্থাটোৱে অহা 21 আৰু 27 জানুৱাৰীত এই পৰীক্ষা অনুষ্ঠিত হ'ব বুলি জানিবলৈ দিছে। পৰীক্ষাৰ বিস্তৃত সূচীৰ বাবে NTAৰ ৱেবছাইট চাব পাৰিব। শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। ৰাজ্যিক বিজেপিৰ নতুন সভাপতি কাইলৈ ঘোষণা কৰা হ'ব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কালি সাংবাদিকৰ আগত এই কথা প্ৰকাশ কৰি কয় যে আজি সন্ধিয়া 7 বজালৈ সভাপতি পদৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰিব পৰা যাব। তেওঁ কয় যে এখন মনোনয়ন পত্ৰ দাখিল হ'লে তেওঁৱেই সভাপতি হ'ব আৰু একাধিক মনোনয়ন দাখিল হ'লে নিৰ্বাচন অনুষ্ঠিত হ'ব। ৰাজ্যিক সভাপতি নিৰ্বাচনৰ বাবে দলৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক সুনীল বাঞ্চাল, সম্বিত পাত্ৰ আৰু প্ৰভাৰী হৰিশ দ্বিবেদী আজি গুৱাহাটীলৈ আহিব। ডিমা হাছাও জিলাৰ মাইবঙৰ খাচমাইপুৰত কালি ডিমাছা ঐতিহ্য সংগ্ৰহালয় আৰু ডিছৰু গৱেষণা কেন্দ্ৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয়। উদ্বোধনী কাৰ্যসূচীত ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰুজা উপস্থিত থাকে। কছাৰীসকলৰ ঐতিহ্যমণ্ডিত ৰাজধানী মাইবঙত থকা স্থাপত্য আৰু ভাস্কৰ্যসমূহৰ বিষয়ে গৱেষণাৰ প্ৰয়োজন আছে বুলি উল্লেখ কৰি শ্ৰীগাৰ্লুছাই কয় যে এই সংগ্ৰহালয় আৰু গৱেষণা কেন্দ্ৰৰ জৰিয়তে ডিমাছা সংস্কৃতি আৰু ঐতিহ্যৰ সংৰক্ষণ আৰু প্ৰচাৰত গুৰুত্ব দিয়া হ'ব। উদ্বোধনী অনুষ্ঠানত ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ অন্যান্য সদস্যসকলো উপস্থিত থাকে। 33 সংখ্যক কাৰ্বি সাহিত্য সভা কাৰ্বি লামমেদ আমিৰ সাধাৰণ অধিৱেশনখন পূৰ্ব নিৰ্ধাৰিত 20 জানুৱাৰীৰ পৰা 23 জানুৱাৰীৰ পৰিৱৰ্তে 24 জানুৱাৰীৰ পৰা 27 জানুৱাৰীলৈ অনুষ্ঠিত হ'ব। ভোগালী বিহু পালনৰ ধাৰাবাহিকতাৰ খাতিৰত সাহিত্য সভাৰ প্ৰয়োজনীয় প্ৰস্তুতি সম্পূৰ্ণ হৈ নুঠাত অধিৱেশনখনৰ তাৰিখ সলনি কৰা হৈছে বুলি কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক লীলাধৰ তেৰণে জানিবলৈ দিছে। চিৰাং জিলাৰ বিজনী প্ৰেছ ক্লাবত অনুষ্ঠিত এখন সংবাদমেলত কালি বড়ো লেখক সংস্থাই 2024-25 বৰ্ষৰ বাবে সাহিত্য বঁটাৰ বাবে নিৰ্বাচিত 7জন লেখকৰ নাম ঘোষণা কৰে। বড়ো লেখক সংস্থাৰ সভাপতি ৰাজেন বসুমতাৰীয়ে সম্বোধন কৰা সংবাদমেলখনত আশা মুছাহৰী সাহিত্য বঁটাৰ বাবে অনিলা বসুমতাৰী, নিমাতী মুছাহৰী শিশু লেখক সাহিত্য বঁটাৰ বাবে মমতা বসুমতাৰী, সুকুমাৰ মুছাহৰী সাহিত্য বঁটাৰ বাবে পৰদেৱ নামেৰে খ্যাত প্ৰদীপ কুমাৰ বসুমতাৰীৰ নাম ঘোষণা কৰা হয়। ইয়াৰ উপৰি বড়ো যুৱ লেখক সাহিত্য বঁটা, মহেন্দ্ৰ মুছাৰী সাহিত্য বঁটা, প্ৰবীণ বৰগোহাঁই কবি বঁটাৰ বাবে ৰঞ্জয় ব্ৰহ্ম, ৰণীশ চাংৰাং আৰু বিপিন চন্দ্ৰ ব্ৰহ্মক নিৰ্বাচন কৰা হৈছে। বড়ো লেখক সংস্থাই প্ৰদান কৰা অৰূপ গৌৰা বসুমতাৰী নাট্য বঁটাৰ বাবে বিৰঞ্জীয়া জে মুছাহাৰীৰ নামো কালিৰ সংবাদমেলত ঘোষণা কৰা হয়। সংবাদমেলত বড়ো লেখক সংস্থাৰ অন্যান্য বিষয়বীয়াৰ লগতে বঁটা নিৰ্বাচক মণ্ডলীৰ সদস্যসকলো উপস্থিত থাকে। চিলাপথাৰ বেতনী পাম মালিনীপাৰ আঞ্চলিক টায়া আহোম ছাত্ৰ সন্থাৰ উদ্যোগত আয়োজন কৰা মেডাম মেফিৰ লাইখুটা কালি বেতনীপাম উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত স্থাপন কৰা হয়। সদৌ টাই আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিয়ে এই অনুষ্ঠানলৈ সহযোগিতা আগবঢ়াইছে। এতিয়া আহক ভাস্বৰী দেৱীৰ সৈতে গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰিকাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওক।
পৰম্পৰাগত ৰীতি নীতিৰ মাজেৰে ৰাজ্যবাসীয়ে বাপতি শাসন ভোগালী বিহু উদযাপন কৰিলে। ভোগালী বিহুৰ এই বাতৰিটো আজি গুৱাহাটীৰ পৰা প্ৰকাশিত প্ৰায়কেইখন কাকতেই প্ৰথম পৃষ্ঠাত মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতীয় নৌসেনা বাহিনীত দুখন নতুন যুদ্ধ জাহাজ আৰু এখন ছাবমেৰিন উচৰ্গা কৰাৰ বাতৰিটো নৌসেনাত অন্তৰ্ভুক্ত দুখন অত্যাধুনিক যুদ্ধ জাহাজ ছাবমেৰিন শিৰোনামেৰে দৈনিক অসম কাকতে প্ৰথম পৃষ্ঠাত বক্স বাতৰি হিচাপে প্ৰকাশ কৰিছে। মহাভিযোগৰ সন্মুখীন হোৱা নিলম্বিত দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি য়ুনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ বাতৰিটো দি আছাম ট্ৰিবিউন কাকতে গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। একতা আৰু পৃথিৱী এক পৰিয়াল বাৰ্তাৰে আৰম্ভ হোৱা মহাকুম্ভমেলা 2025ত প্ৰথম দিনাই 3,50,00,000 ভক্তই গংগাত অমৃত স্নান কৰাৰ বাতৰিটো নিয়মীয়া বাৰ্তা কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। একেখন কাকতে চৰাইদেউৰ মৈদামক ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ আনুষ্ঠানিক স্বীকৃতি প্ৰদানৰ বাতৰিটো প্ৰথম পৃষ্ঠাত স্থান দিছে। একেটা বাতৰিকে দ্য চেণ্টিনেল কাকতেও বিশেষ গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। কামৰূপ জিলাৰ বেজেৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱনিৰ্মিত ভৱনৰ দুৱাৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰাৰ বাতৰিটো দৈনিক জনমভূমি কাকতে মুখ্য বাতৰি হিচাপে স্থান দিছে। প্ৰেম ভাতৃত্ববোধৰ বাণীৰে হাজোত বিশাল সমন্বয় শোভাযাত্ৰা, এই বাতৰিটো অসমীয়া প্ৰতিদিন কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। বাংলাদেশ উচ্চ ন্যায়ালয়ে আলফা স্বাধীনৰ মুৰববী পৰেশ বৰুৱাৰ যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি 14 বছৰলৈ হ্ৰাস কৰাৰ এটা বাতৰি দৈনিক অগ্ৰদূত কাকতে মুখ্য বাতৰি হিচাপে স্থান দিছে। একেটা বাতৰিকে আমাৰ অসম কাকতেও প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত আজি মৰিগাঁৱত অসম চৰকাৰৰ কেবিনেট বৈঠক অনুষ্ঠিত হোৱাৰ এটা বাতৰিক অসমীয়া খবৰ কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। একেটা বাতৰিকে দৈনিক জনমভূমি, দৈনিক অসমকে ধৰি কেইবাখনো কাকতেও মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। আহক এতিয়া আমি পুনৰ বাতৰিৰ মাজলৈ ঘূৰি যাওঁ।
ধন্যবাদ ভাস্বতী। ভাৰতৰ পুৰুষ আৰু মহিলা উভয় দলে খো খো বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেল প্ৰৱেশ কৰিছে। ভাৰতীয় পুৰুষ দলে কালি নতুন দিল্লী ইন্দিৰা গান্ধী ইণ্ডোৰ ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত পেৰুৰ বিৰুদ্ধে 70-38 পইণ্টত জয়লাভ কৰে। আদিত্য গণপুলে, শিৱা ৰেড্ডি আৰু শচীন ভাৰ্গৰ প্ৰয়াসেৰে ভাৰতীয় দলে প্ৰথমৰ পৰাই খেলখনত আধিপত্য বিস্তাৰ কৰে আৰু 32 পইণ্টৰ ব্যৱধানত বিজয় সাব্যস্ত কৰে। খেলখনত ভাৰতৰ অনিকেত পটেক শ্ৰেষ্ঠ খেলুৱৈ আৰু ৰামজী কাশ্যপক শ্ৰেষ্ঠ এটেকাৰৰ সন্মান প্ৰদান কৰা হয়। পেৰু দলৰ হৈ গেনৰ ৱগাৰ্ছ শ্ৰেষ্ঠ এটেকাৰ ৰূপে বিবেচিত হয়। ইপিনে ভাৰতীয় মহিলা দলে কালি ইৰাণৰ বিৰুদ্ধে 116 পইণ্টৰ ব্যৱধানত বিজয় সাব্যস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰে। ভাৰতৰ আক্ৰমণাত্মক খেলৰ বাবে ইৰাণৰ প্ৰথমটো বেটচ মাত্ৰ 33 ছেকেণ্ডতে আউট হয়। অশ্বিনীয়ে ভাৰতীয় দলৰ আক্ৰমণ নেতৃত্ব বহন কৰে আৰু মিনুই বিৰোধী দলৰ কেইবাগৰাকীও খেলুৱৈক আউট কৰি দলৰ হৈ পইণ্ট অৰ্জন কৰে। ভাৰতৰ প্ৰিয়ংকা ইংলেক শ্ৰেষ্ঠ খেলুৱৈ আৰু মিনুক শ্ৰেষ্ঠ ডিফেণ্ডাৰ হিচাপে ঘোষণা কৰা হয়। মংগলদৈৰ বিশাল কাশ্যপে বাংগালোৰত অনুষ্ঠিত 19 সংখ্যক জে কে এ ৰাষ্ট্ৰীয় কাৰাটে শিবিৰ আৰু ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত সফলতা অৰ্জন কৰি ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছে। মংগলদৈৰ জ্ঞান গুৰুকুল জাতীয় বিদ্যালয়ৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ বিশালে এই প্ৰতিযোগিতাৰ কুমিটেড শিতানত সোণ আৰু কাটাৰ শিতানত ৰূপৰ পদক লাভ কৰে। বতৰৰ বতৰা। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অহা 24 ঘণ্টাত অসম, মেঘালয়, নাগালেণ্ড, মিজোৰাম, ত্ৰিপুৰা আৰু মণিপুৰত ঘন কুঁৱলি পৰিব বুলি জানিবলৈ দিছে। অৰুণাচল প্ৰদেশ, মেঘালয়, নাগালেণ্ড আৰু মণিপুৰত ক্ষেত্ৰবিশেষে পাতল কুঁৱলিৰে আৰ্দ্ৰতা বৃদ্ধিৰ সম্ভাৱনা আছে। আনহাতে বৰজাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই দিয়া আগলি বতৰ অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ফৰকাল হৈ থাকিব। বাতৰি শেষ কৰাৰ আগে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। অহা বছৰৰ ভিতৰত ৰাজ্যৰ চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যা 18লৈ বৃদ্ধি পাব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ। মৰিগাঁৱত আজি ৰাজ্যিক মন্ত্ৰীসভাৰ বৈঠক। সাংস্কৃতিক মন্ত্ৰী বিমল বৰাৰ ডুবাইত এডভান্টেজ আছাম বিনিয়োগ তথা আন্তঃগাঁথনি সন্মিলনৰ দ্বিতীয় সংস্কৰণৰ প্ৰচাৰ। জাগীৰোডৰ জোনবিলৰ পাৰত আজিৰে পৰা গহভা দেওৰাজাৰ ঐতিহাসিক জোনবিল মেলা আৰু ভাৰতৰ পুৰুষ আৰু মহিলা উভয় দলৰ খো খো বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ। পুৱাৰ আঞ্চলিক বাতৰি ইমানতে হৈ গ'ল। পৰৱৰ্তী বাতৰি বুলেটিন 10 বজাত শুনিবলৈ পাব। নমস্কাৰ।